মই তাইক কিয় শিকিব কৈছো জানে, তাই তোতকৈ বেছি এক্সপাৰ্ট হ'ব লাগিব কণ্ট্ৰল কৰিব কাৰণে ড্ৰোনখন। তই মটৰচাইকেল চলাই থাকিবি উইদিন 50 মিটাৰ, তাই সেইখন কণ্ট্ৰল কৰি থাকিব লাগিব। ওপৰত তাঁৰ আছে, ইলেক্ট্ৰিকৰ তাঁৰ আছে, আল আছে, বাল আছে, তাই নিজে তললৈ নমাই ওপৰলৈ উঠাই সেইবিলাক কৰিব লাগিব। হা, সেইকাৰণে তাই বহুত উস্তাদ হ'ব লাগিব, বুজিছ মই কি কথা কৈ আছো। তাইক বহুত উস্তাদ বনাই দিবি ড্ৰোনত। তই মটৰচাইকেল চলাই থাকিবি আৰু তাই ড্ৰোন চলাই থাকিব ওপৰত উঠি। কিন্তু এই উইদিন 50 মিটাৰ 100 মিটাৰ তই তাই চলাই থাকিব এই হেৰিৰ পৰা, পিছফালৰ ছিটৰ পৰা। সেইকাৰণে কৈছো কেলা, বুজিলে বুদ্ধিটো, বুজিলি মই কি কৈ আছো। মই বৰ মই পগলা নহয়, মই পগলাই পগলা কথা কয়, সেইকাৰণে কৈছো শুন। এয়া হল হাজবেণ্ড এণ্ড ৱাইফ টুগেডাৰ কনস্পিৰেচি এগেইনষ্ট দ্য ৱৰ্ল্ড, দেট ইজ দ্য ছাকচেছফুল মেৰেজ ৱেন হাজবেণ্ড এণ্ড ৱাইফ gets together to fuck the whole world just like I am doing. Alpana Borthakur and Obi Borthakur is fucking the whole world. She is in America flying the drone and I am in India fucking the shit out of it with spirituality. Copy?